AR ආකාශවාණි বাতৰি পঢ়িছো সমুজ্জ্বল ভাৰত ডেজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আইনিৰ্বিশেষে 70 বছৰ বয়সৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। 2024-25ৰ পৰা 2028-29 বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসামৰিক বিমান পৰিবহণ বিষয়ক এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন সন্মিলনত অংশগ্ৰহণ কৰিব। হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু ভাৰত আজি পুৰুষৰ এছিয়ান চেম্পিয়ন্স ট্ৰফী হকী প্ৰতিযোগিতাৰ পুল পৰ্যায়ৰ নিজৰ চতুৰ্থখন খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব। কেন্দ্ৰীয় কেবিনেটে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আইনিৰ্বিশেষে 70 বছৰ বয়সৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই সিদ্ধান্তৰ ফলত জ্যেষ্ঠ নাগৰিকসকলে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। তেওঁ কয় যে ইয়াৰ পৰা দেশৰ প্ৰায় 4.5 কোটি পৰিয়াল আৰু 6 কোটি জ্যেষ্ঠ নাগৰিক উপকৃত হ'ব। যদিও জ্যেষ্ঠ নাগৰিকসকললৈ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত নতুন সুকীয়া কাৰ্ড জাৰি কৰা হ'ব। যোজনাখনৰ অধীনত ইতিপূৰ্বে সামৰি লোৱা পৰিয়ালৰ 70 বছৰ বা তাতকৈ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলে প্ৰতিবছৰে নিজৰ বাবে 5 লাখ টকা পৰ্যন্ত টপ আপ কভাৰ অৰ্থাৎ বৰ্তমানৰ পলিচিৰ সীমাতকৈ অধিক ধনৰাশিৰ বীমা সুবিধা লাভ কৰিব। একেদৰে 70 বছৰ বা তাতকৈ ঊৰ্ধৰ অন্য সকলো জ্যেষ্ঠ নাগৰিকে পৰিয়ালৰ ভিত্তিত বছৰি 5 লাখ টকা পৰ্যন্ত বীমা সুবিধা লাভ কৰিব। ব্যক্তিগত বীমা পলিচি অথবা কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনৰ 70 বছৰ বা তাৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলেও এই যোজনাৰ সুবিধা লাভৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। কেন্দ্ৰীয় কেবিনেটে 2024-25ৰ পৰা 2028-29 বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন দিছে। এই আঁচনিৰ বাবে মুঠ 70,125 কোটি টকা ব্যয় হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত 62,500 কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে বৰ্তমানলৈকে যোগাযোগৰ ভাল সুবিধা নথকা 25,000 বসতিস্থলক সামৰি লোৱা হ'ব। ইয়াৰ ফলত 40 কোটি কৰ্মদিনৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। সকলো বতৰত ব্যৱহাৰৰ উপযোগী এই পথসমূহে দুৰ্গম অঞ্চলৰ আৰ্থসামাজিক উন্নয়ন আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত অনুঘটকৰ দৰে ভূমিকা পালন কৰিব। এই বসতিস্থলসমূহক পথেৰে সংযোগ কৰাৰ সময়ত নিকটৱৰ্তী চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান, স্বাস্থ্য প্ৰতিষ্ঠান, বজাৰ, বিকাশ কেন্দ্ৰৰ লগতে যথাসম্ভৱ সকলো ধৰণৰ সুবিধাৰে সংযুক্ত কৰাৰ প্ৰয়াস চলোৱা হ'ব যাতে ইয়াৰ পৰা স্থানীয় লোকসকল উপকৃত হয়। আঁচনিখনৰ অধীনত পথ যোগাযোগ আঁচনিসমূহক প্ৰধানমন্ত্ৰী গতি শক্তি পৰ্টেলৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। কেন্দ্ৰীয় কেবিনেটে বতৰৰ আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামৰ্থ্য আহৰণৰ উদ্দেশ্যে মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ 2 বছৰত 2,000 কোটি টকা ব্যয় হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ধৰিত্ৰী বিজ্ঞান বিভাগে ৰূপায়ণ কৰিবলগীয়া এই যোজনাৰ ফলত দেশত বতৰ আৰু জলবায়ু সম্পৰ্কীয় বিজ্ঞান গৱেষণা আৰু সেৱাৰ প্ৰসাৰ ঘটিব। এই অভিযানে সময়মতে বতৰ আৰু জলবায়ুৰ সঠিক তথ্য প্ৰদানত সহায় কৰিব। মিছন মৌচমৰ অধীনত উন্নত ছেন্সৰ, উচ্চ ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটাৰ আৰু ভৌগোলিক তথ্য ব্যৱস্থা বিশিষ্ট পৰৱৰ্তী প্ৰজন্মৰ ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহ প্ৰণালী স্থাপন কৰা হ'ব। ইয়াৰ ফলত কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, প্ৰতিৰক্ষা, পৰিৱেশ, বিমান পৰিবহণ, জলসম্পদ, শক্তি, পৰ্যটন, জাহাজ চলাচল, পৰিবহণ, বিদ্যুৎ আৰু স্বাস্থ্যৰ লেখীয়া ভালেমান খণ্ড লাভান্বিত হ'ব। নগৰীয়া পৰিকল্পনা, পথ আৰু ৰেল পৰিবহণ, উপকূলীয় সঞ্চালন আৰু জলবায়ু নিৰীক্ষণৰ দৰে ক্ষেত্ৰসমূহত তথ্য আধাৰিত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ উন্নয়নত ই সহায়ক হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত প্ৰধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই দিল্লী ঘোষণা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব। দিল্লী শাসনাই অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ উন্নীত কৰাৰ এক দূৰদৰ্শী পৰিকল্পনা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই মন্ত্ৰী সন্মিলনখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীক এই সন্মিলনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ 2035 চনৰ ভিতৰত 350 কোটি যাত্ৰীয়ে বছৰে যাত্ৰা কৰিব পৰাকৈ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিমানৰ আন্তঃগাঁথনিত কৌশলগত বিনিয়োগৰ আহান জনায়। ভাৰতে 2025 চনৰ ভিতৰত বিমানৰ সৈতে জড়িত ক্ষেত্ৰসমূহত মহিলাৰ অংশগ্ৰহণ 25% বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে বুলি তেওঁ উল্লেখ কৰে। হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 16 ছেপ্টেম্বৰলৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। 90-জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে 5 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 8 অক্টোবৰত ভোটগণনা কৰা হ'ব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইজাৰলেণ্ডত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে ছৌদি আৰৱ, জাৰ্মানী আৰু ছুইজাৰলেণ্ড ভ্ৰমণৰ এয়া তৃতীয় তথা অন্তিম পৰ্যায়। জেনেভাত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে সক্ৰিয়ভাৱে জড়িত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰববী আৰু প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। জেনেভাত ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ কাৰ্যালয় আছে। তেওঁ ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্ৰীকো সাক্ষাৎ কৰিব আৰু উভয় দেশৰ ঘনিষ্ঠ সহযোগিতাৰ পৰ্যালোচনা কৰিব। দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ পথৰো অন্বেষণ কৰিব। ইয়াৰ পূৰ্বে ডঃ জয়শংকৰে কালি বাৰ্লিনত জাৰ্মানীৰ চেঞ্চেলৰ অলাফ স্কলছক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত শুভেচ্ছা জ্ঞাপন কৰে। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত বিদেশ মন্ত্ৰীগৰাকী জাৰ্মানীত উপস্থিত হৈছিল। তেওঁ জাৰ্মানীৰ খ্ৰীষ্টান ডেমক্ৰেটিক ইউনিয়ন দলৰ অধ্যক্ষ তথা চি ডি ইউ চি এছ ইউ সংসদীয় দলৰ সদস্য ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। বুণ্ডেষ্টাগ নামেৰে জনাজাত জাৰ্মান সংসদৰ সদস্যসকলৰ সৈতেও বিদেশ মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। ডঃ জয়শংকৰে লগতে জাৰ্মানীৰ বিদেশ মন্ত্ৰী আন্নালেনা বেৰবকৰ সৈতেও বিশদ আলোচনাত মিলিত হয়। আলোচনাকালত নেতা দুগৰাকীয়ে উভয় দেশৰ কৌশলগত সহযোগিতাৰ, বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে ক্ষেত্ৰসমূহৰ বুজ লয়। যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুনানবৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়ন্স ট্ৰফি হকী প্ৰতিযোগিতাৰ মূল পৰ্যায়ৰ নিজৰ চতুৰ্থখন খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:15 আৰম্ভ হ'ব। 4 বাৰকৈ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা ভাৰতে কালি মালয়েছিয়াক 8-1 ব্যৱধানত পৰাভূত কৰি ইতিমধ্যে ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰিছে। হৰমনপ্ৰীত সিং নেতৃতাধীন ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 3খন খেলৰ পৰা পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। ভাৰতে প্ৰথম দুখন খেলত আয়োজক দেশ চীন আৰু জাপানক ক্ৰমে 3-0 আৰু 5-1 পৰাস্ত কৰিছে। 6খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা ৰাউণ্ড ৰবীন ফৰ্মেটত অনুষ্ঠিত হৈছে। ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তত শীৰ্ষস্থান দখল কৰা 4টা দলৰ মাজত 16 ছেপ্টেম্বৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল অনুষ্ঠিত হ'ব। 17 ছেপ্টেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ'ব। হাংগেৰীৰ বুদাপেষ্টত কালি 45 সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হয়। প্ৰতিযোগিতাৰ মুকলি শাখাত ভাৰতে 4-0 ফলাফলেৰে মৰক্কোৰ বিৰুদ্ধে আৰু মহিলাৰ শাখাত জামাইকাৰ বিৰুদ্ধে 3.5 ফলেৰে আধিপত্য বিস্তাৰ কৰিছে। 12-দিনীয়া এই দ্বিবাৰ্ষিক প্ৰতিযোগিতাখনত 18ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ মুকলি শাখাত 193টা আৰু মহিলাৰ শাখাত 181টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ 2022 চনৰ সংস্কৰণত আয়োজক দেশ ভাৰতে 2টা শাখাতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মণিপুৰৰ পি জি ইংলিছ বিদ্যালয়ে 63 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ জুনিয়ৰ বয়জৰ খিতাপ দখল কৰিছে। দলটোৱে কালি নতুন দিল্লীত অনুষ্ঠিত ফাইনেলত মেঘালয়ৰ মিংকেন খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ছাডেনডেক্স ট্ৰাইবেকাৰৰ সহায়ত 4-3 গলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। কেন্দ্ৰীয় কেবিনেটে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আইন নিৰ্বিশেষে 70 বছৰ বয়সৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসামৰিক বিমান পৰিবহণ বিষয়ক এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন সন্মিলনত অংশগ্ৰহণ কৰিব আৰু ভাৰত আজি পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফি হকী প্ৰতিযোগিতাৰ মূল পৰ্যায়ৰ নিজৰ চতুৰ্থখন খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।